এয়া আকাশবাণী গুৱাহাটী সন্ধ্যা আঞ্চলিক বাতৰি শুনিছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। বাল বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ শেহতীয়া অভিযানত 1000ৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ। শিক্ষা ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰৰ সবিশেষ সন্নিৱিষ্ট নকৰা বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সমগ্ৰ শিক্ষা বিভাগৰ নিৰ্দেশ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ স্থিতি, ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়াক বাধ্যতামূলক বিষয় হিচাপে ৰখা সন্দৰ্ভত অসম চুক্তি ৰূপায়ণ বিভাগৰ আলোচনা, নেপালক পৰাজিত কৰি এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ ফাইনেলত প্ৰৱেশ আৰু বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁই এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ। অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলোৱা অভিযানত এই পৰ্যন্ত 1000ৰো অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি বাল্য বিবাহৰ ঘটনাত গ্ৰেপ্তাৰৰ সংখ্যা 1039লৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে যোৱা নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা আৰক্ষীৰ অভিযানত এইসকল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ধুবুৰীত 190জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ পৰা 35জনক আৰু গোলকগঞ্জৰ পৰা 42জনক গ্ৰেপ্তাৰ কৰা হৈছে। একেদৰে বিলাসীপাৰা থানা এলেকাৰ পৰা 36জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কামৰূপ জিলাৰ হাজিৰা আৰক্ষী অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা কালি 8জন লোকক আৰু ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা 5জনক গ্ৰেপ্তাৰ কৰে। বৰপেটাৰ বিভিন্ন স্থানৰ পৰা 142জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা নিশা বৰপেটা, বৰপেটা ৰোড, তাৰাবাৰী, সৰ্থেবাৰী আৰু কলগাছিয়া থানা আৰক্ষীয়ে 76জন লোকক গ্ৰেপ্তাৰ কৰে। কৰিমগঞ্জতো 49জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। দক্ষিণ খলমৰা মানকাছৰ জিলাত আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই যোৱা নিশা 39জন লোকক গ্ৰেপ্তাৰ কৰে। ইপিনে চোৰাং জিলাৰ আৰক্ষীয়ে এই অভিযানত 10জন লোকক গ্ৰেপ্তাৰ কৰিছে। নগাঁও জিলাৰ বিভিন্ন স্থানত আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বাল্য বিবাহৰ সৈতে জড়িত 7জন লোকক গ্ৰেপ্তাৰ কৰে। ইপিনে দৰং জিলাত মঙলদৈ আৰক্ষীয়ে এই সন্দৰ্ভত 2জন লোকক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা অনুসৰি দেৰগাঁও আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা 3জন লোকক গ্ৰেপ্তাৰ কৰে। এই অভিযোগত নলবাৰী জিলাতো নলবাৰী আৰক্ষীয়ে 10জন লোকক গ্ৰেপ্তাৰ কৰিছে। চকৰাচৰ জিলাত আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযানত 24জন লোকক গ্ৰেপ্তাৰ কৰিছে। শিক্ষা ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰৰ সবিশেষ সন্নিৱিষ্ট নকৰা বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সমগ্ৰ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশ অমান্য কৰা প্ৰধান শিক্ষকৰ ছেপ্টেম্বৰ মাহৰ দৰমহাও বন্ধ কৰা হ'ব বুলি জাননীটোত কোৱা হৈছে। ইপিনে শিক্ষামন্ত্ৰী ডঃ অৰুণ সিঙে বিদ্যালয়ত শৈক্ষিক আৰু অনাশৈক্ষিক দুয়োটা বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে বুলি এখন সংবাদমেলত প্ৰকাশ কৰে। শিক্ষকসকলক অনাশৈক্ষিক কাৰ্যসূচীত নিয়োজিত কৰাৰ সন্দৰ্ভত উঠা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্ৰী ডঃ পেগুৱে শিক্ষাৰ্থীসকলক ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অনাশৈক্ষিক বিষয়ৰ গুৰুত্ব আছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশ, সমাজ আৰু ধৰিত্ৰীৰ প্ৰতি সজাগ কৰিবলৈ বিদ্যালয়সমূহত এনে কাৰ্যসূচী গ্ৰহণ কৰা উচিত। বিদ্যালয়সমূহত পোষণ সপ্তাহ, অমৃত বৃক্ষ আন্দোলন আৰু অমৃত কলহৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰাটো ইতিবাচক দিশ বুলিও তেওঁ উল্লেখ কৰে। অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি চুক্তি সম্পৰ্কীয় কাম তথা প্ৰকল্প সমাদৰৰ সৈতে জড়িত বিভাগীয় বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সীমান্তীয় লোকৰ ভূমিৰ অধিকাৰ, নুমলগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প, ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কাইটিয়া বেৰদিয়া সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ স্থিতি, ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বাধ্যতামূলক বিষয় হিচাপে ৰখা সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হয়। ইপিনে অসম চুক্তিৰ দফাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে গঠন কৰা উপ সমিতিখনে যাতে ক্ষীপ্ৰতাৰে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পাৰে তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ পৰা প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াবলৈ বিষয়াসকলক মন্ত্ৰী শ্ৰীবৰাই আহান জনায়। আজিৰ এই বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ সচিব বি এছ পানেছৰ, গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সচিব পাৰ্থপ্ৰতিম মজুমদাৰকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। বৰপেটীয়া লোকগীতৰ স্বনামধন্য শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মবাৰ্ষিকী উপলক্ষে আজি শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হয়। 1988 চনত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীয়ে বিশ্ববন্দিত শিল্পী ভূপেন হাজৰিকা, হেৰংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে গুৱাহাটীৰ জজ খেলপথাৰত একেলগে ৰাজহুৱাকৈ সংগীত পৰিৱেশন কৰি ৰাজহুৱা সংগীত জীৱনৰ আৰম্ভণি কৰিছিল। 1975 চনত ভূপেন হাজৰিকাৰ সৈতে কলকাতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰা শিল্পীগৰাকীয়ে 1976 চনত আকাশবাণীৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে তেওঁৰ জন্মস্থান গৌৰীপুৰত আজি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। গৌৰীপুৰৰ ঐতিহাসিক মাটিয়াবাগ হাৱাখানাত আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সংগীত অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে শিল্পীগৰাকীক স্মৰণ কৰি ভাষণ দিয়ে। এই অনুষ্ঠানত গোৱালপৰীয়া লোকগীতৰ শিল্পী জবা চক্ৰৱৰ্তীয়ে গীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে এই স্থানতে 1934 চনৰ আজিৰ দিনটোত শিল্পীগৰাকীৰ জন্ম হৈছিল। আজি চানমাৰীত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখতো তেওঁৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হয়। শিক্ষামন্ত্ৰী ডঃ অৰুণ সিঙে শিল্পীগৰাকীক জন্মদিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰি দিয়া বাৰ্তাত কয় তেওঁ অসমীয়া লোক সংস্কৃতি শিল্পীগৰাকীৰ হৃদয়স্পৰ্শী কণ্ঠৰে দীপাল কৰি থৈ গৈছে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে বিহাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে অভিহিত শিল্পীগৰাকীৰ অতুলনীয় সৃষ্টি আৰু কণ্ঠস্বৰত অসমৰ মাটিৰ গোন্ধ আৰু জনজীৱনৰ আত্মা প্ৰতিফলিত হয়। বিহাৰীয়া লোকগীতক সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত শিল্পীগৰাকীৰ অৱদান চিৰস্মৰণীয় হৈ ৰব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যপাল গণেশ চন্দ্ৰ কটাৰীয়ে আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিভিন্ন কাৰ্যসূচী তথা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। ৰাজ্যপালগৰাকীয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত অনাগত দিনত ল'বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোচনা কৰে। এই বৈঠকত উপস্থিত থাকি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসম আৰু বৰ্ণাঢ্য সাংস্কৃতিক ক্ষেত্ৰৰ উত্তৰণ তথা প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ লৈছে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উদযাপন অথবা বিশ্ববাসীৰ সন্মুখত বিহুক মহিমামণ্ডিত কৰা অনুষ্ঠানৰ প্ৰসংগও মন্ত্ৰীগৰাকীয়ে উত্থাপন কৰে। সমাজ গঢ়াৰ মাধ্যম হিচাপে সাংস্কৃতিক জগতখনক শক্তিশালী কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ডঃ বি কল্যাণ চক্ৰৱৰ্তী, অতিৰিক্ত সচিব মণিদীপা বৰকটকী, সঞ্চালক মীনাক্ষী দাস নাথকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ সৈতে সংগতি ৰাখি মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণৰ লক্ষ্যৰে আজি যোৰহাট জিলাৰ মৰিয়নীত মানচোৰা সজাগতা অভিযান আৰম্ভ কৰা হয়। অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত সোণৰ স্বাগতিত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্ত নেও উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে স্বাগতিচাৰ মহিলাসকলক নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হবলৈ আহান জনোৱাৰ লগতে বাগিচা অঞ্চলত সুৰা আৰু বিভিন্ন মাদক দ্ৰব্যৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তুলিবলৈ আহান জনাইছে। তদুপৰি কন্যা বিবাহ বন্ধ কৰাৰ বাবে মাতৃসকলক শক্তিশালী ভূমিকা লবলৈ মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে। এই সভাত সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ দাসা, বিধায়ক মনজ্যোতি গুমৰীৰ লগতে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।
মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিৰ্ভয়ক শাখাই অভিযান চলাই আজি হাইলাকান্দি জিলাৰ আব্দুলাপুৰ নিৰীক্ষণ চকীৰ এএছ আই হিতোষ নাথক উৎকৃষ্ট অভিযোগক গ্ৰেপ্তাৰ কৰে। দুটা পক্ষৰ সংঘাত নিষ্পত্তি কৰাৰ বাবদ এএছ আই নাথে 10,000 টকাৰ উৎকৃষ্ট লোৱাৰ সময়তে অভিযানকাৰী দলে হাতেলুটে কৰায়ত্ত কৰে। মেৰিডিন নতুন মেৰাত বেছ কাৰ্যসূচীৰ অধীনত অমৃত কলা যাত্ৰাৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ বালিপৰা উন্নয়নখণ্ডৰ মানসিৰি পঞ্চায়তৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা সংগ্ৰহ কৰা মাটি আজি পঞ্চায়ত কাৰ্যালয়লৈ লৈ যোৱা হয়। এই কাৰ্যসূচীত বিধায়ক কৃষ্ণ কমল তাপি আৰু এছ এছ বি বিষয়াসকলে মাটিসমূহ মুকলি কৰে। ইয়াৰ লগতে পঞ্চপুৰ মেট্ৰিক গেট আদি পৰিৱেশন কৰা হয়। তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অমৃত কলম যাত্ৰাৰ অংশ হিচাপে আজি বেচেৰিয়া গাঁও পঞ্চায়তৰ 14খন গাঁও পঞ্চায়তৰ ৰাইজে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা উপস্থিত থাকে। চৰাইদেউ জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে চলাপথাৰ গাঁও পঞ্চায়ত আৰু চেপন গাঁও পঞ্চায়ত এলেকাত সংগ্ৰহ কৰা মাটিভৰ্তি কলসমূহ আজি গাঁও পঞ্চায়ত কাৰ্যালয়ত কৰ্তৃপক্ষক অৰ্পণ কৰা হয়। সংগ্ৰহ কৰা মাটিলৈ উলিওৱা শোভাযাত্ৰাত ৰাজ্যৰ ৰাজহুৱা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে অংশগ্ৰহণ কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাতো অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ অংশ হিচাপে মাটি মিহলি কৰি কলহত ভৰাই শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে সামুকজান গাঁও পঞ্চায়তৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। সমাগত দুৰ্গা পূজা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত যাৱতীয় প্ৰস্তুতি সম্পৰ্কে আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৈঠকত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে দুৰ্গা পূজাৰ আয়োজন কৰা সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰে। এই সভাত দুৰ্গা পূজা আৰম্ভ হোৱাৰ পৰা প্ৰতিমা বিসৰ্জন দিয়ালৈকে বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়। মহানগৰীত যাতে সুচাৰুৰূপে দুৰ্গা পূজা অনুষ্ঠিত হয় তাৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী প্ৰশাসনে বান্ধি দিয়া নীতি নিৰ্দেশনাসমূহ পালন কৰিবলৈ দুৰ্গা পূজা সমিতিসমূহক নিৰ্দেশ দিয়া হয়। বৈঠকত জনসাধাৰণৰ অসুবিধা হোৱাকৈ পথ উপপথসমূহ বন্ধ কৰি দুৰ্গা পূজা অনুষ্ঠিত নকৰিবলৈ আৰক্ষী প্ৰশাসনে দুৰ্গা পূজা সমিতিসমূহক নিৰ্দেশ দিছে। পূজা অনুষ্ঠিত কৰিবলৈ সমিতিসমূহে স্থানীয় আৰক্ষী থানাৰ পৰা অনুমতি ল'ব লাগিব বুলিও আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰকাশ কৰিছে। আনহাতে পূজা মণ্ডপত চিচি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হয়। ৰাজ্য চৰকাৰে 2023-24 বিত্তীয় বৰ্ষ শিল্পী পেঞ্চন আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণ পত্ৰসহ আবেদন আহান কৰিছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে প্ৰকাশ কৰা জাননী অনুসৰি কাইলৈ পুৱা 10 বজাৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। সাংস্কৃতিক সঞ্চালকালয়ৰ ৱেবছাইট www.directorculture.assam.gov.in আৰু www.directorculture.assam.gov.in শিল্পী চেন্নাম আছাম .com-ত অনলাইন আবেদন কৰিব পাৰিব বুলি সাংস্কৃতিক সঞ্চালকালয়ে জানিবলৈ দিছে। অনলাইন আবেদন দাখিল কৰা অন্তিম দিন হৈছে 3 নৱেম্বৰ। বাক্সা জিলাৰ সমূহ অঞ্চলৰ ৰাইজে আজি পৰম্পৰা বৰ্তাই ৰাখি সমূহীয়াভাৱে মাছ ধৰা উৎসৱত অংশ লয়। 41 বছৰ ধৰি চলি থকা এই পৰম্পৰা বৰ্তাই ৰাখিবলৈ প্ৰতি জাকৈ পল জাল আদিলৈ বিভিন্ন বয়সৰ পুৰুষ মহিলাসকল ওলাই আহে। উল্লেখযোগ্য যে বিশ্বাস অনুযায়ী থমনৰ মাজেৰে বজোৱা মৰাদিয়া নৈ বছৰৰ এই নিৰ্দিষ্ট দিনটোতহে ৰাইজে মাছ ধৰে। মুছলপুৰ অঞ্চলৰ অন্তৰ্গত আঠিয়াবাৰী নৰখালী জালা অঞ্চলী নৰপুৰ চৰাবাৰীকে ধৰি কেইবাখনো গাঁও 5 সহস্ৰাধিক লোকে অঞ্চলটোৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। গোলাঘাট জিলাৰ ৰঙনিয়া গোজাত বন্যাবাসীৰ উপদ্ৰৱৰ ফলত জনজীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। অঞ্চলটোত দিনে নিশাই বনৰীয়া হাতীৰ ৰাগে বিচৰণ কৰি ফুৰাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ লোকে নিশা উজগৰি কটাবলগীয়া হৈছে। হাতীৰ যাত্ৰীয়ে কালি আঠাবাৰী চাহ বাগিচা আৰু প্ৰভাকৰ চাহ বাগিচাত উপদ্ৰৱ চলাই জনসাধাৰণে বন বিভাগৰ ওচৰত এই সমস্যা সমাধানৰ বাবে অনুৰোধ জনাইছে। ভাৰত আৰু নেডাৰলেণ্ডছৰ মাজত তিৰুৱনন্তপুৰমত আজি হ'বলগীয়া এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ অনুশীলন খেলখন বৰষুণৰ বাবে বাতিল কৰা হয়। ভাৰতৰ বৰষুণৰ পৰিণতিত এটাও বল নেখেলাকৈ খেলখন বাতিল কৰিবলগীয়া হয়। উল্লেখযোগ্য যে গুৱাহাটীত শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন প্ৰস্তুতি খেলো বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল। বিশ্ব চেম্পিয়ন তথা টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই এছিয়ান গেমছৰ মহিলা বক্সিঙৰ 75 কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত লাভলীনাই থাইলেণ্ডৰ মাৰিকন বাছনক 5-0 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত লাভলীনাই 2024 পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। কাইলৈ হ'বলগীয়া ফাইনেলত ভাৰতীয় বক্সাৰগৰাকীয়ে চীনৰ লি কিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চীনৰ হাংচুত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পদক জয়ৰ যাত্ৰা অব্যাহত আছে। ভাৰতে যি প্ৰতিযোগিতাৰ দশম দিনত 2টা সোণ, 1টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰে। এথলেটিকছৰ মহিলাৰ 5000 মিটাৰ দৌৰত পাৰস যোধুৰে সোণৰ পদক লাভ কৰাৰ বিপৰীতে মহিলাৰ 400 মিটাৰ বাধা দৌৰত বিন্ধা ৰামৰাজে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ডেকাথনত 1974 চনৰ পিছত ভাৰতে প্ৰথমটো ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আনহাতে মহিলাৰ জেভলিন থ্ৰোত অন্যৰণীয় সোণৰ পদক লাভ কৰে। ইপিনে ভাৰতৰ অৰ্জুন সিং আৰু সুনীল সিং চালামে পুৰুষৰ 1000 মিটাৰ বিনা চাল্লাৰ ডাবলছত ব্ৰঞ্জৰ পদক হস্তগত কৰে। আনহাতে ভাৰতীয় মহিলা হকী দলে লীগ পৰ্যায়ত নিজৰ অন্তিমখন খেলত হংকঙত 13-0 গ'লত পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। মহিলাৰ টেনিছতো ভাৰতীয় দলে জয়েৰে অভিযানৰ পাতনি মেলিছে। ভাৰতীয় দলে প্ৰথমখন খেলত মংগোলিয়াক 3-0 ফলাফলত পৰাভূত কৰিছে। একেদৰে স্কোৱাডৰ মিক্সড ডাবলছত ভাৰতৰ দীপিকা পল্লিকন আৰু হৰিন্দৰ পাল সিং সান্ধুৰ যুটিটোৱে পুল এৰ এখন খেলত জাপানৰ বিৰুদ্ধে জয়লাভ কৰিছে। পুৰুষৰ 400 মিটাৰ ৰেলে দৌৰত ভাৰতীয় দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। কাবাডীত ভাৰতে গ্ৰুপ পৰ্যায়ত নিজৰ প্ৰথমখন খেলত বাংলাদেশক 55-18 ফলাফলত পৰাভূত কৰিছে। ইপিনে তেজস্বী শংকৰে তেওঁৰ অন্তিম প্ৰয়াসত 38.04 মিটাৰলৈ ডিছকাছ থ্ৰ কৰি পুৰুষৰ ডেকাথলন ডিছকাছ থ্ৰত তৃতীয় স্থান লাভ কৰিছে। ইফালে এইচ এছ প্ৰণয়ে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত মনোসাবাটক আৰু পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছত ৰেঞ্চি চুক পৰাস্ত কৰিছে। অৱশ্যে বেডমিণ্টন ছিংগলছ শাখাত অসমৰ অস্মিতা চলিহাৰ অভিযান অন্ত পৰিছে। ইপিনে নেপালক পৰাস্ত কৰি ভাৰতে পুৰুষ ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে এইবাৰ এছিয়ান গেমছত বৰ্তমানলৈ 15টা সোণ 25টা ৰূপ আৰু 26টা ব্ৰঞ্জসহ মুঠ 65টা পদক লাভ কৰিছে। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাৰ পদক তালিকাত চতুৰ্থ স্থানত আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। বন্য বিভাগৰ বিৰুদ্ধে অসম আৰক্ষীৰ শেহতীয়া অভিযানত 1000ৰো অধিক অভিযুক্ত গ্ৰেপ্তাৰ। শিক্ষাক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰৰ সবিশেষ সন্নিৱিষ্ট নকৰা বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সমগ্ৰ শিক্ষা বিভাগৰ নিৰ্দেশ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ স্থিতি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমৰ বাধ্যতামূলক বিষয় হিচাপে ৰখা সন্দৰ্ভত অসম শিক্ষা ৰূপায়ণ বিভাগৰ আলোচনা। নেপালক পৰাস্ত কৰি এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ ফাইনেলত প্ৰৱেশ আৰু বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁই এছিয়ান গেমছৰ মহিলা বক্সিঙৰ 75 কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে আৰম্ভ কৰিলো।